এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ব্যাপক ৰূপ লৈছে। ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত তাৰকা প্ৰচাৰকক লৈ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুখন নিৰ্বাচনী সভাত ভাগ লয়। ধেমাজিৰ গোগামুখত প্ৰথমখন নিৰ্বাচনী সভাত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে বিজেপিৰ বাবে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ কল্যাণ অগ্ৰাধিকাৰৰ বিষয়। তেওঁ কয় যে দলটোৱে সৰ্বাম্মক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আন্তঃগাঁথনি, শিক্ষা আৰু স্বাস্থ্যসেৱাত নিৰন্তৰ গুৰুত্ব দি আহিছে। বিশ্বনাথৰ বিহালীত দ্বিতীয়খন নিৰ্বাচনী সভাত অংশ লৈ শ্ৰীমোদীয়ে কয় যে বিজেপিয়ে আত্মনিৰ্ভৰ অসম গঢ়াৰ পৰিকল্পনাৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোদী 6 এপ্ৰিলত মৰাণ, বৰপেটা আৰু দাৰুলামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। কাইলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। পৰহিলৈ শ্ৰীশ্বাহে গোলকগঞ্জ, দুধনৈ আৰু বকু ছয়গাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি টংলা বিধানসভা সমষ্টিৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজয় সংকল্প সভাত অংশ লয়। তেওঁ লগতে গুৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লা ষ্টেডিয়াম আৰু টিহু বিধানসভা সমষ্টিৰ বেলখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত আজি বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই এখন নিৰ্বাচনী সভাত অংশ লয়। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই ভোটদাতা ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। বাক্সা জিলাৰ হিমলাত ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্তু বড়োৱে ইউ পি এল দলৰ নিৰ্বাচনী কাৰ্যালয় এটা আজি মুকলি কৰে। জিলাখনৰ ফকুৱামাৰীত আজি বিয়লি এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমলে প্ৰচাৰ অভিযানত অংশ লয়। বজালি জিলাত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী দিলীপ বৰুৱাৰ লগতে এন ডি এৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়েও প্ৰচাৰ চলাইছে। বৰপেটাৰ পাকা বেদবাৰী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰে আজি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলায়। একেদৰে বৰপেটাৰ এন ডি এৰ প্ৰাৰ্থী দীপক কুমাৰ দাসেও সমষ্টিটোৰ পূব দিশত প্ৰচাৰ চলায়। আসন্ন নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনে তৎপৰতা অব্যাহত ৰাখিছে। তদুপৰি ভোটদানৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ জিলা প্ৰশাসনসমূহে বিভিন্ন কাৰ্যসূচী লৈছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশী শৰ্মাই আজি জিলাখনৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চল পৰিদৰ্শন কৰে। তেওঁ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমুৱা বজাৰ, কাৱৈমাৰী বজাৰ, মাগুৰমাৰী বজাৰ, তিনিআলি আৰু শোলমাৰীকে ধৰি বিস্তীৰ্ণ অঞ্চল ভ্ৰমণ কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। তদুপৰি কোনো ভয় ভাবুকি অথবা চাপ অবিহনে ভোটদান কৰিবলৈ তেওঁ সকলোকে আহান জনায়। কাৰ্বি আংলং জিলাত নিৰ্বাচনী দায়িত্বত নিয়োজিত কৰ্মচাৰী, আৰক্ষীৰ লোক আদিক ডাক বেলটযোগে ভোটদানৰ সুবিধা দিবলৈ প্ৰশাসনে ডাক বেলট সহযোগিতা কেন্দ্ৰ স্থাপন কৰিছে। এই অনুসৰি 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী দায়িত্বত নিয়োজিত আৰক্ষী কৰ্মচাৰীসকলৰ বাবে এই সুবিধা দিয়া হ'ব। কোকৰাঝাৰ জিলাতো প্ৰশাসনে জ্যেষ্ঠ নাগৰিকসকলক বাসগৃহৰ পৰা ভোটগ্ৰহণকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ ৰায়ে অসমত চলি থকা জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নেপেলায় বুলি ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই প্ৰকাশ কৰিছে। শ্ৰীশইকীয়াই আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি পৰ্যবেক্ষণ কৰে। ৰাজ্য চৰকাৰৰ প্ৰসিকিউচন সঞ্চালক মাখন ফুকনৰ সৈতে আদালতত উপস্থিত হৈ শ্ৰীশইকীয়াই যুক্তি পৰ্ব নিৰীক্ষণ কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে গোচৰত যাতে কোনো বিসংগতি বা আসোঁৱাহ ৰৈ নাযায় তাৰ বাবে পৰ্যায়ক্ৰমে এই প্ৰক্ৰিয়া নিৰীক্ষণ কৰা হৈছে। অসম চৰকাৰে নিযুক্তি দিয়া বিশেষ লোক অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত দলটোৱে নিয়াৰিকৈ সকলো প্ৰক্ৰিয়া চলাই গৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি আদালতত অভিযোগনামা দাখিল কৰিছে আৰু এই গোচৰৰ সৈতে ছিংগাপুৰৰ গোচৰৰ কোনো সম্পৰ্ক নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
আমি কেছটোত যাতে কোনো ধৰণৰ বিসংগতি একো থাকি নাযায় বা কোনো ধৰণৰ আসোঁৱাহ নাথাকে সেইখিনি আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছো। জিয়াউল কামাৰৰ যিটো প্ৰফেচনেল প্ৰসিকিউচন টীম আছে, অসম চৰকাৰৰ ফালৰ পৰা এই কেছটো টপ প্ৰায়ৰিটি দিয়া গৈছে। সেইকাৰণে অসম চৰকাৰ, মই নিজে আহিছোঁ, আমাৰ ডাইৰেক্টৰ প্ৰসিকিউচন আহিছে আৰু আমাৰ স্পেচিয়েল প্ৰসিকিউটৰ জিয়াউল কামাৰো সদায় ইয়াতে উপস্থিত আছে আৰু লগত আমাৰ 7 জনীয়া দলটোৱে প্ৰত্যেকটো আৰ্গুমেণ্ট অপজিট বিপৰীততে যিখিনি দিছে সেইখিনি নোট কৰি গৈছে আৰু ইয়াৰ কাউণ্টাৰখিনি তেওঁলোকৰ আৰ্গুমেণ্ট শেষ হোৱাৰ পিছত আমি দিম।
নিৰ্বাচন আয়োগে আজি বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম, কেৰালাম আৰু পুডুচেৰীত নিয়োজিত কেন্দ্ৰীয় পৰ্যবেক্ষকসকলৰ সৈতে পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে। অসম, কেৰালাম আৰু পুডুচেৰীৰ মুখ্য নিৰ্বাচনী বিষয়াসহ মুঠ 282গৰাকী পৰ্যবেক্ষকে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অংশগ্ৰহণ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।